Iya, akal aku panik. Batari Purisu, Zodumuni Hoikiai, Etia Prothan Batari Homo. Prothan Montri Narendra Modi, as a Sri Lanka Rastropoti, Onura de Sanaikor Hite, a Hon Gurutta Puna Boitokot, Milita Hoi. Kendra Grihomontri Omit Sahe, Ohavosar Marsh Shore Hekorbagolois, or Tisgor Pura, Noxalbad of Utkatkara Hoboboli, Punor Gukona Korise. Hankalogu Purikrama Montrale, Unusco Posanovisonor, Walk of Ein Bolobot, Huar Purbor, Aru Ein Connor Odinot, Walk of Rupe Ponzikrito, Kuno Hompoti, Talikarpora Badia, Mahoibulis, Postokori Dise. King Bodonti Solositro Vineta, Tapurisalok, Monoskumar Hekrito, Azirastrium, or Jodare Hompon Nokorahoi, Aru. Delhi Capitals, IPL Cricket Protizukita, Honkelot, Senai Super Kings, Zorbabe Echo, Surakiran, Loiko, Nidharan Kori Dise. Etiahunok, Bitong Battery. প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে কলম্বোত রাষ্ট্রপতি অনুরা দিশানায়কৰ হৈতে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বৈঠকত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দেশ দুখনে একেলগে কাম কৰি যোৱাত দুই গৰাকী নেতাই গুৰুত্ব আৰোপ কৰে দেশ দুখনৰ বন্ধুত্বৰ প্ৰতীক হিচাপে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নরেন্দ্র মোদীক মিত্ৰ বিভূষণ বঁটাৰে সন্মানিত কৰে ইয়াৰ পিছতে দুই গৰাকী নেতাই সম্পূৰ শক্তি প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত ভাৰ্চুৱেলি অংশ গ্ৰহণ কৰে এনটিপিসি আৰু শিলন বিদ্যুৎ পৰিষদে যৌথভাৱে এই সম্পূৰ শক্তি প্ৰকল্প পৰিচালনা কৰিব উল্লেখযোগ্য যে ভাৰতৰ সহযোগত দেশখনে দামবুলাত হিততাপ নিয়ন্ত্ৰিত কৃষি গুদাম স্থাপন কৰাৰ লগতে 5000 ধৰ্মীয় অনুষ্ঠানত ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপন কৰিছে এই ব্যৱস্থাৰ ফলত দ্বীপৰাষ্ট্ৰখনত 25 মেগাৱাট বিদ্যুৎ শক্তিৰ সংযোজন ঘটিছে প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ বিৰোধী দলপতি সাজিদ প্ৰেমদাসা আৰু আনান তামিল দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰে কলম্বোৰ পৰা আমাৰ আকাশবাণীৰ সংবাদদাতা ৰঞ্জন ৰায়ে জনোৱা মতে বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন যৌথ সংবাদমেলত অংশগ্ৰহণ কৰে তেওঁ কয় যে শ্ৰীলংকা আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ প্ৰথম নীতি আৰু মহাসাগৰৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমৰ্থন থাকিব
পিছলে চাৰ মহিনো মে ৰাষ্ট্ৰপতি দিশা নায়ক কি ভাৰত যাত্ৰা কে বাদ সে উল্লেখনীয় প্ৰগতি হুই হে সাম্পুৰ সোলাৰ পাৱাৰ প্লাণ্ট সে श्रीलंका की ऊर्जा सुविधा में मदद मिलेगी मल्टी प्रोडक्ट पाइपलाइन के निर्माण और त्रिंकोमाली को ऊर्जा हब के रूप में विकसित किए जाने के लिए जो समझौता हुआ है उसका लाभ श्रीलंका के सभी लोगों को मिलेगा
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ বহুকেইটা সংকটৰ সময়ত ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা সমৰ্থনৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব পৰা কোনো শক্তিকে নিজৰ ভূখণ্ড ব্যৱহাৰ কৰিবলৈ নিদিয়ে দুয়োগৰাকী নেতাই দ্বীপৰাষ্ট্ৰখনৰ শক্তি সুৰক্ষা আৰু গ্ৰীড আন্তঃসংযোগৰ ক্ষেত্ৰত সম্পূৰ শক্তি প্ৰকল্পৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে শ্ৰীলংকাৰ ইউনিক ডিজিটেল আইডেণ্টিটি প্ৰকল্পৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু বিগত ছমাহত এই প্ৰকল্পৰ বাবে $10 কোটি ঋণ প্ৰদান কৰা হৈছে তেওঁ লগতে কয় যে দেশখনৰ পূব প্ৰদেশৰ উন্নয়নৰ বাবে 2.4 বিলিয়ন টকাৰ পেকেজ আগবঢ়োৱা হৈছে আৰু কাইলৈ অনুৰাধাপুৰাত মাহু উমনথাই ৰেলপথ উদ্বোধন কৰা হ'ব এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ তামিল দলৰ নেতাসকলক সাক্ষাৎ কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীলংকাত তামিল সম্প্ৰদায়ৰ নেতাসকলক লগ পোৱাটো সদায়ে আনন্দৰ বিষয় তেওঁ লগতে তামিল নেতা আই সম্পাথন আৰু মাভাই সেনাথিৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এক সংহত শ্ৰীলংকাৰ ভিতৰত তামিল জনগোষ্ঠীৰ বাবে সমতা মৰ্যাদা আৰু ন্যায়ৰ প্ৰতি ভাৰত সদায় দায়বদ্ধ ভাৰতে আগবঢ়োৱা সহযোগিতাই তেওঁলোকৰ সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নতিত অৰিহণা যোগাব বুলিও বাৰ্তাটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান
জনায় লাল আতংক সে মুক্ত কৰণে কা কাম ভাৰতীয় জনতা পাৰ্টি কি চৰকাৰ বস্তাৰ অব ভাই নাই ভৱিষ্য কা পৰ্যায় বনা আজ ধড়ল্লে কে সাথ 50,000 আদিবাসী ভাইও বহনো কে সামনে রামনবমী আর অষ্টমী কা উৎসব মনা রহে হ্যাঁ বস্তৰ পণ্ডুম মে হম সবি সা।
গৃহমন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰুশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বাস্তাৰ পাণ্ডমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ জিলা পৰ্যায়ৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ছত্তীশগড় ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰায়পুৰত আন এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৱাকফ সংশোধনী বিধেয়ক 2025 সম্পৰ্কীয় জনশ্ৰুতি খণ্ডন কৰি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে আজি কয় যে 1995 চনৰ ৱাকফ আইন বলবৎ হোৱাৰ পূৰ্বৰ আৰু আইনখনৰ অধীনত ৱাকফৰূপে পঞ্জীকৃত কোনো সম্পত্তি তালিকাৰ পৰা বাদ দিয়া নহয়। এবাৰ কোনো সম্পত্তি ৱাকফ হিচাপে ঘোষণা কৰা হলে সেই সম্পত্তি স্থায়ীভাৱে ৱাকফ সম্পত্তি হৈ থাকে বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। ৱাকফ সংশোধনী বিধেয়কত অকল উন্নত ব্যৱস্থাপনা আৰু স্বচ্ছতাৰ বাবে নিয়মসমূহ স্পষ্ট কৰা হৈছে। মন্ত্ৰালয়ে লগতে ৱাকফ পৰিষদত অনা মুছলমান সদস্য থাকিব যদিও তেওঁলোক সংখ্যাগৰিষ্ঠ নহ'ব বুলি স্পষ্ট কৰি দিয়ে। মন্ত্ৰালয়ে কয় যে বিধেয়কখনৰ অধীনত কোনো ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰা নহয় আৰু ৱাকফ হিচাপে ঘোষণা কৰা সম্পত্তিৰ ক্ষেত্ৰতহে বিধেয়কখন প্ৰযোজ্য হ'ব। স্বেচ্ছামূলক আৰু আইনীভাৱে ৱাকফ হিচাপে উৎসৰ্গিত সম্পত্তিসমূহকহে নতুন নিয়মৰ অধীনত সামৰি লোৱা হ'ব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। বিধেয়কখনত জিলাধিপতিতকৈ উচ্চ পৰ্যায়ৰ বিষয়াক কোনো চৰকাৰী সম্পত্তি ভুলকৈ ৱাকফ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে নেকি তাক পৰ্যালোচনা কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। অৱশ্যে বিধেয়কখনৰ অধীনত বৈধভাৱে ৱাকফ হিচাপে ঘোষণা কৰা সম্পত্তি জব্দ কৰাৰ অধিকাৰ দিয়া হোৱা নাই। কিংবদন্তী চলচ্চিত্ৰ অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংস শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্ৰেম চোপ্ৰা, ছলিম খান, আৰৱাজ খান, অনু মালিক, বিন্দু দাৰা সিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰাজকে ধৰি চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক অভিনেতা আৰু বিশিষ্ট ব্যক্তিয়ে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা বছৰ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশখন ভ্ৰমণ কৰা প্ৰথমগৰাকী বিদেশী চৰকাৰ প্ৰধান বুলি বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ডিচেম্বৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকী আনুষ্ঠানিক ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছিল আৰু এয়া তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণ আছিল। শ্ৰীমিশ্ৰীয়ে কয় যে অতি কম সময়ৰ ব্যৱধানত কৰা এই যাত্ৰাই ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সহযোগিতাক অন্যান্য বৈশিষ্ট্যকে প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকাৰ ভ্ৰমণ সফল হোৱা বুলিও মিশ্ৰীয়ে জানিবলৈ দিয়ে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কৰ্মশক্তিৰ সৈতে সংযুক্ত হ'ব খোজা শিক্ষাৰ্থীসকলৰ বাবে এটা প্ৰমাণীকৃত সমতুল্য পৰিকাঠামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিদেশী যোগ্যতা চিনাক্তকৰণৰ বাবে স্বচ্ছ প্ৰযুক্তি আধাৰিত ব্যৱস্থা বিকশাই তোলা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদীশ কুমাৰে কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুযায়ী দেশক গোলকীয় অধ্যয়নস্থলীলৈ ৰূপান্তৰকৰণৰ দিশৰ পৰা এই পদক্ষেপ অতিকে গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে 1,280 কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কয় যে চৰকাৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ঠিক পাছতে ৰাজ্যকেইখনলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে। দিল্লী কেপিটেলছে চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 184 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহাৰ পৰলৈকে 18 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই 142 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 183 ৰাণ সংগ্ৰহ কৰিছিল। প্ৰতিযোগিতাত কিছু সময়ৰ পাছত চণ্ডীগড়ত হ'বলগীয়া আন এখন খেলত ৰাজস্থান ৰয়েলছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা দিশানায়কৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চৰ শেষভাগলৈ ছত্তীশগড়ৰ পৰা নক্সালবাদক উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে 1995 চনৰ ৱাকফ আইন বলবৎ হোৱাৰ পূৰ্বৰ আৰু আইনখনৰ অধীনত ৱাকফৰূপে পঞ্জীকৃত কোনো সম্পত্তি তালিকাৰ পৰা বাদ দিয়া নহয় বুলি স্পষ্ট কৰি দিছে। কিংবদন্তী চলচ্চিত্ৰ অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয় আৰু দিল্লী কেপিটেলছে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 184 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।